এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অ' এন জে চিয়ে শিৱসাগৰৰ ভটিয়াপাৰত ৰিগৰ পৰা গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰাত প্ৰগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। অ' এন জে চিয়ে গেছ নিৰ্গমনৰ হাৰ যথেষ্ট হ্ৰাস পোৱা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলে আজি নিৰ্গমনস্থলীৰ পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ন কৰে আৰু বৰ্তমানলৈ অ' এন জে চিৰ দলে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা চলায়। গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী ব্যৱস্থাৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। খাদৰ পৰা নলী আঁতৰোৱাৰ কাম আৰম্ভ হৈছে আৰু সম্প্ৰতি ৰিগৰ তলীৰ পৰা নলী আঁতৰোৱাৰ বাবে ক্ৰেন প্ৰেৰণ কৰা হৈছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত জিলা ভূমি উপদেষ্টা সমিতি আৰু সমজিলা ভূমি উপদেষ্টা সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অধীনত বিভিন্ন ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ তথা মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে লাভ কৰা 436খন প্ৰতিবেদন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি যোগ্য বিবেচিত প্ৰতিবেদনসমূহ অনুমোদন জনোৱা হয়। বৈঠকত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলিয়াজান, নাহৰকটীয়া, টিংখাং আৰু খোৱাং সমজিলাৰ আয়ুক্তকে ধৰি কেইবাটাও পৌৰসভাৰ পৌৰপতিসকল উপস্থিত থাকে। ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসম আৰক্ষীৰ তৎপৰতাৰ বাবে দোষী সাব্যস্তকৰণ প্ৰক্ৰিয়াও বৃদ্ধি পাইছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙৰ অধ্যক্ষতাত ৰাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অসম আৰক্ষীৰ মাহিলী অপৰাধ পৰ্যালোচনা বৈঠকত এই তথ্য প্ৰকাশ কৰা হয়। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক আৰু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থকা এই বৈঠকত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱা বুলি বিষয়াসকলে উল্লেখ কৰে। বৈঠকত প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ মে পৰ্যন্ত ৰাজ্যত প্ৰতি লাখ লোকৰ বিপৰীতে গোচৰৰ সংখ্যা 127.6% হ্ৰাস পাইছে। ইপিনে এই সময়ছোৱাত অপৰাধীৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ হাৰ 77.54% বৃদ্ধি পাইছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। আজি বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ 26 জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। ইতিমধ্যে দেশী বিদেশী ভক্তৰ সমাগমৰে কামাখ্যা মন্দিৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আইন শৃংখলা তথা তীৰ্থযাত্ৰী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 500টা CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অম্বুবাচী মহাযোগ সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। অসমীয়া মাধ্যমত মণ্টেশ্বৰী শিক্ষাৰ বাটকটীয়া যোৰহাট বাল্যভৱনে চলিত বৰ্ষত মহাৰজত জয়ন্তী উদযাপন কৰিছে। এই উপলক্ষে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত যোৱা বছৰৰ 10 নৱেম্বৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই বিস্তৃত কাৰ্যসূচী হাতত লোৱা হৈছে। আজি এই উপলক্ষে বিদ্যালয়খনৰ এটা বিশেষ ৱেবছাইট যোৰহাট প্ৰেছ ক্লাবত মুকলি কৰা হয়। বিশিষ্ট শিক্ষাবিদ আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী ডঃ অদিতি বেজবৰুৱাই ৱেবছাইটটো মুকলি কৰি কয় যে তথ্য প্ৰযুক্তিৰ যুগৰ সৈতে খাপ খুৱাই চলিবলৈ এই ৱেবছাইটটোৱে বিদ্যালয়খনৰ লগত জড়িতসকলক সহায় কৰিব। সংবাদমেলত বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ লগতে বিভিন্ন কৰ্মশালা, দেশপ্ৰেমমূলক সমবেত সংগীত, কুইজ, দবা খেল, বাৰ্ষিক আলোচনী আৰু হাতে লিখা আলোচনীৰ প্ৰতিযোগিতা কৰা হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। অহা 8 নৱেম্বৰৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান উদযাপন কৰা হ'ব। অসম অলিম্পিক সন্থাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত নগৰখনৰ প'ল' গ্ৰাউণ্ডত কাইলৈ অলিম্পিক দিৱসৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। প'ল' গ্ৰাউণ্ডৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত অলিম্পিক সন্থাৰ বিষয়াভূবীয়াসকলে এই বিষয়ে সদৰি কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত।